এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ চাৰিখৰীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা ৰোধৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা, কামাখ্যা ৰোহতক অমৃত ভাৰত বিশেষ ৰেলখন বিভিন্ন ষ্টেচনত আদৰণি আৰু ইন্দোৰত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডৰ ভাৰতক 338 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উত্তৰ পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্প আৰু 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ চাৰিখৰীয়া পথৰ উন্নীতকৰণৰ বাবে অনুষ্ঠিত ভূমিপূজনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অংশগ্ৰহণ কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ'ব। 6,957 কোটি টকা ব্যয় সাপেক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেৰে নিৰ্মাণ কৰিবলগীয়া 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ হ'বলগীয়া চাৰিখৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বাবে নতুন নতুন সুযোগ আৰু দীৰ্ঘকালীন উন্নয়নৰ পথ প্ৰশস্ত হ'ব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অৰ্থনীতি আৰু পৰিৱেশতন্ত্ৰ দুয়োবিধ একে সময়তে একেলগে আগবাঢ়ি যাব পাৰে আৰু এই দুয়োবিধৰ মাজত সংঘাত হ'ব পাৰে বুলি তেওঁ বিশ্বাস নকৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰা বুলি দলটোক সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টি সম্প্ৰতি দেশবাসীৰ একমাত্ৰ ভৰসা হৈ উঠা বুলিও উল্লেখ কৰে। কাজিৰঙাক দেশৰ জৈৱ বৈচিত্ৰৰ অমূল্য ৰত্ন বুলিও তেওঁ অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয়, কাজিৰঙা অসমৰ আত্মা। কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
সুৰক্ষা ব্যৱস্থা কো নয়ে সিৰে সে মজবুত কিয়া, বন বিভাগ কো আধুনিক সংসাধন মিলে, নিগৰানী তন্ত্ৰ সশক্ত হোৱা, বন দুৰ্গা কে ৰূপ মে মহিলাওঁ কি ভাগীদাৰী বঢ়াই গী, ইছকা সুখদ পৰিণাম বি সামনে আয়া। 2025 মে রাইনে কে শিকার কি এক ভি ঘটনা সামনে নহীঁ আই হ্যায়, আর ইসলিয়ে আপ সব আর সরকার হর কোই বধাই কে পাত্র হ্যায়। ভাজপা সরকার কি রাজনীতিক ইচ্ছা শক্তি আর অসম কে লোগোঁ কে প্রয়াস সে সম্ভব হুয়া হ্যায়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সভাত বৃহৎ সংখ্যক লোক সমবেত হোৱা বুলি উল্লেখ কৰি ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ শলাগ লয়। ৰাজ্যখনৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গৌমতীলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো আজি ভাৰ্চুৱেল ব্যৱস্থাৰে শুভাৰম্ভণি কৰে। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমক ৰেল বাজেটত 10,000 কোটি টকা দিয়া বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা ভাৰ্চুৱেলি শুভাৰম্ভ কৰা ডিব্ৰুগড় লক্ষ্ণৌ অমৃত ভাৰত ৰেলগাড়ীখনৰ যাত্ৰাৰ সৈতে সংগতি ৰাখি চৰাইদেউ জিলাৰ মৰাণ ৰেল ষ্টেচন আৰু শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰেল জংচনত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় ৰাইজ আৰু ৰেল বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰেলখনক প্ৰথমে মৰাণ ৰেল ষ্টেচন আৰু পাছত শিমলুগুৰি ৰেল জংচনত আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীত যাত্ৰীৰ সুৰক্ষাৰ বাবে কেতবোৰ অত্যাধুনিক প্ৰযুক্তি সংযোজন কৰা হৈছে। ৰেলগাড়ী দুখনৰ শীততাপ নিয়ন্ত্ৰিত নোহোৱা ডবাসমূহতো অৰ্ধ স্বয়ংক্ৰিয় কাপলাৰ, অগ্নি নিৰ্বাপন প্ৰণালী আৰু টকবেক ইউনিটকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থা ৰখা হৈছে। এই সন্দৰ্ভত চৰাইদেউৰ ৰেল বিভাগৰ এজন কৰ্মীয়ে এইদৰে কয়।
আজি আমাৰ যিসকল এখন ট্ৰেইন নতুনকৈ শুভাৰম্ভ কৰা হৈছে অমৃত ভাৰত এক্সপ্ৰেছ, সেইখন ডিব্ৰুগড়ৰ পৰা ভূটানগৰলৈকে যাব, সপ্তাহক এদিনকৈ যাব, আজি শুভাৰম্ভ কৰা হৈছে। তো ভাৰতবৰ্ষৰ বিশেষকৈ চাৰিখন ৰাজ্য চুইজ কৰি ট্ৰেইনখনে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং আগতে মৰাণহাট আছে, এই পাঁচটা নষ্টত গাড়ীখন ৰখা হ'ব। আৰু আজি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেচনৰ লগতে ডিব্ৰুগড় পৰা যি শুভাৰম্ভ কৰা হৈছে, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেলি শুভাৰম্ভ কৰাৰ পাছত আমিও এই অনুষ্ঠানটো শিমলুগুৰিত আয়োজন কৰিছিলোঁ। আৰু এই গাড়ীখনৰ টাইমটো কৈ দিওঁ, শিমলুগুৰিত সপ্তাহত এদিনেই যাব, ডিব্ৰুগড় পৰা এৰিব শুক্ৰবাৰে 20 AM এৰিব ডিব্ৰুগড়, পাবগৈ গোটানগৰ 13:30 AM ডেটত পাবগৈ দেওবাৰে, আকৌ দেওবাৰে তাৰ পৰা ঘূৰিব গাড়ীখন।
ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰ্ডি আৰু মেয়ৰ ডাঃ সৈকত পাত্ৰকে ধৰি ৰেল বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যাত্ৰাৰ শুভাৰম্ভ কৰা কামাখ্যা ৰোহতক অমৃত ভাৰত বিশেষ ৰেলখন বৰপেটা ৰোড ষ্টেচনত আদৰণি জনোৱা হয়। এই উপলক্ষে বৰপেটা ৰোড ৰেল ষ্টেচন কৰ্তৃপক্ষই এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। দুপৰীয়া ষ্টেচনটোত ৰেলখন আহি পোৱাৰ লগে লগে ৰেলখনৰ পৰিচালনাৰ সৈতে জড়িত সকলোকে আদৰণি জনোৱা হয়। মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত আজিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 20খন নিৰ্বাচিত প্ৰতিযোগিতামূলক আৰু 3খন প্ৰদৰ্শনীমূলক ভাওনা প্ৰদৰ্শিত হ'ব। পুৱা প্ৰভাতী কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছত ক্ৰমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিনগাৰ প্ৰদৰ্শনী ক্ষেত্ৰ উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা 500গৰাকী সূত্ৰধাৰৰ সূত্ৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সমাৰোহৰ দিনৰ ভাগত শিশু, আই মাতৃ, বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখানা জিলা ক্ৰীড়া সন্থা তথা ধেমাজি জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অহা 21 জানুৱাৰীৰ পৰা ঢকুৱাখানা জিলাপথাৰ আৰু ধেমাজিত সমান্তৰালকৈ সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত আজি অনুষ্ঠিত সংবাদমেলত বিধায়ক নৱকুমাৰ দলে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰে। সংবাদমেলত ঢকুৱাখানা সমজিলা আয়ুক্তৰ লগতে সমভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰতিনিধি উপস্থিত থাকে। ভাৰতৰ বিৰুদ্ধে ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 337 ৰান সংগ্ৰহ কৰিছে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিটচেল আৰু গ্লেন ফিলিপছে শতক অৰ্জন কৰে। ডেৰিল মিটচেলে 137 আৰু ফিলিপছে 106 ৰান কৰি আউট হয়। উইলিয়ঙে 30 আৰু মাইকেল ব্ৰেছৱেলে 28 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অৰ্ছদীপ সিং আৰু হৰ্ষিত ৰাণাই 3টা উইকেট দখল কৰে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, সাংবাদিক, সমাজকৰ্মী, শিল্পী, পেঞ্চনাৰ ডিম্বেশ্বৰ গগৈৰ কালি সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত 1969 চনৰ পৰা বিহুনাম পৰিৱেশন কৰি অহা শিল্পীগৰাকী বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ নুমলীগড় অংশৰ চাৰিখৰীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা ৰোধৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা, কামাখ্যা ৰোহতক অমৃত ভাৰত বিশেষ ৰেলখন বিভিন্ন ষ্টেচনত আদৰণি আৰু ইন্দোৰত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত নিউজিলেণ্ডৰ ভাৰতক 338 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত।